এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি সৈতে মই মৰমী কাশ্যপ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তু বাধাহীনভাৱে আহ যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ'ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু কামাখ্যাৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰেল সেৱাই উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰেল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। প্ৰধানমন্ত্ৰীয়ে কালি সৰু সজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 10,000ৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। শ্ৰীমোদীয়ে কয় যে বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰা সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
অসম কি কলা সংস্কৃতি মে জো অদ্ভুত আনন্দ হে ৱো পানে কা মে কোই ভি মৌকা নহি ছোড়তা হু। বাগৰুম্বা কা ই আয়োজন বড়ো পহচান কা জীবন্ত উৎসব হ্যা, ইয়ে বড়ো সমাজ কা অসম কি বিরাসত কা সম্মান ভি হ্যা। মে আয়োজন সে জুড়ে সভি লোগো আর বিশেষ রূপ সে সভি কলাকারো কো শুভকামনায় দেতা হু, বহুত বহুত বধাই দেতা হু।
প্রধানমন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মকে ধৰি বড়োজাতিৰ পুৰোধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বাগৰুম্বা দহৌ বড়ো জনগোষ্ঠীৰ অস্তিত্বৰ পৰিচিতি বুলি তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱৰ আৰু স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে। বাগৰুম্বাৰ নৃত্যই বড়ো জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে বড়ো জনগোষ্ঠীৰ লোকসকলৰ সন্মান আৰু আদৰ্শক নতুন পৰ্যায়লৈ লৈ গল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 2024-25 বৰ্ষৰ অনিৰ্ধাৰিত পুঁজিৰ আবণ্টিত 8,00,000 টকাৰে নিৰ্মাণ কৰা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ 1 নম্বৰ হিলৈদাৰী গাঁৱৰ নৱৰূপ ৰংগমঞ্চ কালি ৰাইজৰ বাবে মুকলি কৰা হ'ব। শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি নৱৰূপ যুৱ সংঘই আয়োজন কৰা 3-দিনীয়া নাট প্ৰদৰ্শন কাৰ্যসূচীও উদ্বোধন কৰা হয়। এই অনুষ্ঠানত ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলেৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাৰ তিতাবৰ বেছিক তিনিআলিত তিতাবৰ সমজিলা প্ৰশাসনৰ সহযোগত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে আয়োজন কৰা পৰিচ্ছন্নতা অভিযান কালি সফলতাৰে সম্পন্ন হয়। এই অভিযানত তিতাবৰৰ সমজিলা আয়ুক্ত, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্বেচ্ছাসেৱক, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে অঞ্চলটো পৰিষ্কাৰ কৰি তোলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে যোৱা নিশা 8:02 পৰা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰে। অনুষ্ঠানটোৰ পৰৱৰ্তী অংশ আজি সন্ধিয়া 7:35 পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, সাংবাদিক, সমাজকৰ্মী, শিল্পী পেঞ্চনৰ গুণসিদ্ধু ডিম্বেশ্বৰ গগৈৰ কালি সন্ধিয়া দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত 1969 চনৰ পৰা বিহু নাম পৰিৱেশন কৰি অহা শিল্পীগৰাকী বিভিন্ন সামাজিক কাম কাজৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত।